Iya, Akakbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে আৰু ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব আৰু 13 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্ৰীৰিজিজুৱে সামাজিক মাধ্যমযোগে কয় যে এই অধিৱেশনত ৰাষ্ট্ৰীয় গুৰুত্বৰ বিষয়বোৰক লৈ অৰ্থবহ বিতৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। ৰাজস্থানত কালি এটা সমাৱেশত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে চৰকাৰে ইয়াৰ জৈৱ ইন্ধন মিহলি কাৰ্যসূচীৰ গঠনমূলক সমালোচনাৰ প্ৰতি আদৰণি জনায়। তেওঁ লগতে চৰকাৰে পৰামৰ্শ অনুযায়ী এই কাৰ্যসূচীত প্ৰয়োজনীয় শুধৰণি কৰিব বুলি আশ্বাস দিয়ে। শ্ৰীপুৰীয়ে লগতে কয় যে দেশত ইথানল মিহলিৰ অৱধাৰণা সৰ্বপ্ৰথম পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিল। 2006-2008 চনৰ ভিতৰত ব্ৰাজিলত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰীপুৰীয়ে কয় যে সেই সময়ত 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 5% ইথানল মিহলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও কেৱল 1.4% মিহলিহে সম্ভৱ হৈ উঠিছিল।
एथेनॉल का काम ना हमने इन्वेंट किया, 100 साल से इस पे काम हो रहा है। भारत में अगर आ जाए तो इस पे पहली योजना बनाई थी कांग्रेस की सरकार ने, मैं बात कर रहा हूँ 2006 से लेकर 2008, और हमारा एक टारगेट था कि 5% हमें बायोफ्यूल ब्लेंडिंग करनी है 10 स्टेट्स और यूनियन टेरिटरी में, कर नहीं पाए वो दूसरी बात है, 1.4% पे हमारी गाड़ी रुक गई।
सरकारे मूल्य सुस्थिरता मजूद भराल प्याजर क्रय मूल्य 13% वृद्धि कर এই অনুসাৰে পিঁয়াজৰ ক্ৰয় মূল্য প্ৰতি কুইণ্টলত 1875 টকাৰ পৰা 2125 টকালৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সংশোধিত ক্ৰয় মূল্যই পিঁয়াজৰ খেতিয়কসকলক লাভান্বিত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব। দেশৰ মজুত ভঁৰালৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংঘ লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ মাধ্যমেৰে পিঁয়াজ ক্ৰয় কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ বিভাগে 2025-26 বৰ্ষৰ বাবে কৰা দ্বিতীয় অগ্ৰিম পূৰ্বানুমান অনুসৰি দেশত এইবাৰ 307 লাখ মেট্ৰিক টনৰো অধিক পিঁয়াজ উৎপাদন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটত পৰ্যাপ্ত মাত্ৰাত পিঁয়াজ মজুত আছে আৰু সম্প্ৰতি পিঁয়াজৰ ভঁৰালত কোনো ধৰণৰ নাটনি দেখা দিয়া নাই। দেশত পিঁয়াজৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত 31 টকা হৈছে। পিঁয়াজৰ ৰপ্তানিও স্বাভাৱিক হৈ আছে। যোৱা জুনত প্ৰায় 1.5 লাখ মেট্ৰিক টন পিঁয়াজ ৰপ্তানি কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সহযোগী হিচাপে ভাৰতক ভূয়সী প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এটা বিবৃতিযোগে কয় যে বিশ্বৰ 4থ সৰ্ববৃহৎ আৰু সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা ভাৰত অষ্ট্ৰেলিয়াৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অংশীদাৰ। শ্ৰী এলবানিজে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কৌশলগত সহযোগিতাৰ দ্বাৰা পৰিচালিত আৰু অৰ্থনৈতিক তথা সাংস্কৃতিক যোগাযোগ এই সম্পৰ্কৰ মূল ভেটিস্বৰূপ। তেওঁ কয় যে বাণিজ্য, প্ৰতিৰক্ষা, সুৰক্ষা আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সহযোগিতাৰ পৰা দুয়োখন দেশ উপকৃত হৈছে। অষ্ট্ৰেলিয়া ভাৰতৰ সম্পৰ্ক ইয়াৰ পূৰ্বে কেতিয়াও ইমান সুদৃঢ় নাছিল আৰু দুয়ো দেশৰ মাজৰ এই সহযোগিতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা 10 জুলাইলৈ চৰকাৰী কাৰ্যসূচীৰে কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত ডঃ জয়শংকৰে দেশকেইখনৰ বিদেশ মন্ত্ৰীৰ লগতে অন্যান্য নেতৃবৃন্দৰ সৈতে মিলিত হ'ব। তেওঁৰ এই ভ্ৰমণে দেশকেইখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰাৰ লগতে আঞ্চলিক বিকাশ আৰু অন্যান্য পাৰস্পৰিক গুৰুত্বসম্পন্ন বিষয়সমূহ সম্পৰ্কে মত বিনিময় কৰাৰ সুযোগ দিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে ওমান ভ্ৰমণৰ পাছত 13 জুলাইত নিউয়ৰ্কলৈ যাব। তাত তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ 2028-29 বৰ্ষৰ কাৰ্যকালৰ বাবে প্ৰচাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে তৃতীয় ভাৰত ইউৰোপীয় সংঘ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব। 14 আৰু 15 জুলাইত ব্ৰুছেলছত হ'বলগীয়া এই বৈঠকৰ সময়ত ডঃ জয়শংকৰে ইউৰোপীয় সংঘ আৰু বেলজিয়ামৰ বিদেশ মন্ত্ৰীৰ সৈতেও মত বিনিময় কৰিব। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিঅ'ই কালি চুমো কেডিমাত অনুষ্ঠিত কৃষি প্ৰদৰ্শনীত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা 35খন ট্ৰেক্টৰ আৰু 6খন কৃষি কাৰ্যত ব্যৱহৃত আন বাহন বিতৰণ কৰে। নাগালেণ্ডৰ মুঠ জনসংখ্যাৰ 70% লোকেই কৃষি কাৰ্যত জড়িত বুলি উল্লেখ কৰি শ্ৰীৰিঅ'ই কয় যে কৃষিয়েই হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ। ৰাজ্যখনৰ ভূমি অতি সাৰুৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৃষকসকলক খেতিপথাৰত আধুনিক কৃষিকাৰ্য ব্যৱহাৰ কৰি উৎপাদন আৰু জীৱিকা বৃদ্ধি কৰিবলৈ আহান জনায়। 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰিঅ'ই কয় যে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি বিকাশ ত্বৰান্বিত কৰাৰ লগতে উদ্যমী আৰু ব্যৱসায়ীসকলকো সহায় কৰাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিগৰাকী লোকৰ সমৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। মিজোৰামৰ মুখ্য নিৰ্বাচনী বিষয়া গৰিমা গুপ্তাই ৰাজ্যখনৰ ভোটাৰ তালিকাত কোনো বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি প্ৰকাশ কৰিছে। 40টা বিধানসভা সমষ্টিৰ বাবে মাহজোৰা বিশেষ পুনৰীক্ষণৰ অন্তত 2026 বৰ্ষৰ বাবে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ খণ্ডন কৰি তেওঁ এইদৰে কয়। শেহতীয়াকৈ মিজোৰামৰ ছাত্ৰ সন্থা মিজো জিৰলাই পল MZP-য়ে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ ওচৰত 2 দশকতকৈও অধিক কাল ৰাজ্যখনৰ দক্ষিণাংশত চাকমা অধ্যুষিত এলেকাসমূহত 121% ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ দাখিল কৰিছিল। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে 191 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 190 ৰাণ কৰে। জেকব বেথেলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজত নটিংহামত মঙলবাৰে শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ আগেয়ে বৈভৱ সূৰ্যবংশীয়ে ভাৰতৰ হকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। বৈভৱ সূৰ্যবংশীয়ে 15 বছৰ আৰু 99 দিনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰে আৰু শচীন তেণ্ডুলকাৰৰ পুৰণি অভিলেখ ভংগ কৰে। তেণ্ডুলকাৰে 16 বছৰ আৰু 205 দিন বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল। ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্সে যোৱা নিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক 1-0 গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ান বাপ্পে খেলৰ 70 মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গলটো দিয়ে। ফ্ৰান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোৱে হিউষ্টনত অনুষ্ঠিত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে 3-0 গ'লত পৰাভূত কৰে। মৰক্কোৰ অজিদিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়াৰ্ধত 2টা গ'ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত গ'ল দি মৰক্কোৰ জয় নিশ্চিত কৰে। আই চি চি মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত লৰ্ডছত আজি ইংলেণ্ড অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োটা দলে প্ৰতিযোগিতাৰ এখনো খেলত পৰাজিত নোহোৱাকৈ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক আৰু ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 20 জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইথানল এটা নতুন অৱধাৰণা নহয় বৰং শতিকা শতিকা ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে বুলি প্ৰকাশ কৰিছে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভৰালৰ বাবে পিঁয়াজৰ ক্ৰয় মূল্য 13% বৃদ্ধি কৰিছে। ইংলেণ্ডে যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। আৰু ফ্ৰান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।